এয়া আকাশবাণী গুৱাহাটী দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে 180 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাসন দিয়া আজি ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। আকাশবাণী সন্ধিয়া 7 বজাৰ পৰা ৰাষ্ট্ৰপতিৰ ভাষণৰ পোনপটীয়াকৈ প্ৰচাৰ কৰিব। দূৰদৰ্শন সকলো চেনেলযোগে এই ভাষণ সম্প্ৰচাৰ কৰা হ'ব। হিন্দী আৰু ইংৰাজী ভাষণৰ ঠিক পাছতে দূৰদৰ্শনৰ আঞ্চলিক কেন্দ্ৰসমূহে নিজ নিজ আঞ্চলিক ভাষাত ৰাষ্ট্ৰপতিৰ ভাষণ সম্প্ৰচাৰ কৰিব। আকাশবাণীয়ে নিশা 9:30 বজাত ৰাষ্ট্ৰপতিৰ ভাষণৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ কৰিব। সমগ্ৰ দেশে কাইলৈ 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিব। ৰাজ্যৰ ভিন্ন প্ৰান্ততো স্বাধীনতা দিৱসৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। মহানগৰী খানাপাৰাত কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱস উদযাপন কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰাৰ লগতে আৰক্ষীৰ অভিবাদন গ্ৰহণ কৰিব। খানাপাৰাত হ'বলগীয়া এই অনুষ্ঠানত পেৰেডৰ লগতে কেইবাটাও সাংস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত হ'ব। স্বাধীনতা দিৱসৰ প্ৰস্তুতি সন্দৰ্ভত গুৱাহাটীৰ সংবাদদাতা হেমন্ত বৰাই এইদৰে কয়।
কাইলৈ 80 সংখ্যক স্বাধীনতা দিৱস, দেশৰ লগতে অসমতো 80 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। প্ৰতিবছৰৰ দৰে এইবাৰো অসম চৰকাৰৰ উদ্যোগত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে 80 সংখ্যক স্বাধীনতা দিৱস পালন কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ পুৱা 9 বজাত স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। একেদৰে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অসম আৰক্ষী, বীৰাংগনা, CRPF, SSB, NCCকে ধৰি 25টা দলে পেৰেডত অংশ ল'ব। ইপিনে স্বাধীনতা দিৱস উপলক্ষে মহানগৰ আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। খানাপাৰা, জালুকবাৰী, চন্দ্ৰপুৰকে ধৰি মহানগৰীৰ প্ৰতিটো প্ৰৱেশ পথৰ লগতে মহানগৰীৰ বিভিন্ন স্থানত দুচকীয়া চাৰিচকীয়া বাহনসমূহ আৰক্ষীয়ে তন্ন তন্নকৈ তালাচী চলোৱা পৰিলক্ষিত হৈছে।
গুৱাহাটী উচ্চ ন্যায়ালয়তো 80 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পুৰণি চৌহদত কাইলৈ পুৱা 8 বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। ৰাজ্যৰ প্ৰতিখন জিলা তথা সদৰতো স্বাধীনতা দিৱসৰ উদযাপনৰ প্ৰস্তুতি চলিছে। গোৱালপাৰা জিলা প্ৰশাসনে গোৱালপাৰা চহৰৰ JTS খেলপথাৰত কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱস পালন কৰিব। অসম আৰক্ষী, গৃহৰক্ষী বাহিনী, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী, সৈনিক স্কুলৰ লগতে আন আন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীয়ে পেৰেডত অংশ ল'ব। বৰপেটা আৰু বজালি জিলাত স্বাস্থ্য আৰু আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত নতুন সংযোজন ঘটাই আজি 3টাকৈ প্ৰকল্প মুকলি কৰা হ'ব। ইয়াৰ ভিতৰত বৰপেটা চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালত 26 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰি উলিওৱা মাতৃ আৰু শিশু চিকিৎসালয়, 12 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা সৰভোগ মহকুমা অসামৰিক চিকিৎসালয় আৰু বজালিত 16 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা শ্বহীদ মদন ৰাউতা মহকুমা অসামৰিক চিকিৎসালয় অন্যতম। প্ৰকল্পকেইটাৰ উদ্বোধনী অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহল মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। ৰাজ্যৰ বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও বানৰ বিভীষিকা এতিয়াও সম্পূৰ্ণৰূপে আঁতৰা নাই। পানী শুকাইছে যদিও বোকা, পলক আৰু ধ্বংসাৱশেষে প্ৰভাৱিত এলেকাসমূহত কদৰ্যময় পৰিস্থিতিৰ সৃষ্টি কৰিছে। ৰাজ্যৰ 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। সাম্প্ৰতিক বানত 370খন গাঁৱৰ 77,542 জন লোক প্ৰভাৱিত হোৱাৰ লগতে 9908.85 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত মৃত্যু হোৱা লোকৰ সংখ্যা 103 হৈছেগৈ। ইপিনে বানৰ ফলত বন্ধ হৈ থকা নিউ তিনিচুকীয়া গুৱাহাটী মূল ৰেলপথেৰে 24 দিনৰ অন্তত পুনৰ ৰেলৰ চলাচল আৰম্ভ হৈছে। তিনিচুকীয়া মণ্ডলৰ ৰেল প্ৰবন্ধকে কালি এখন সংবাদমেলত এই কথা সদৰি কৰে। প্ৰবন্ধকগৰাকীয়ে জনসাধাৰণৰ সুৰক্ষাৰ স্বাৰ্থত পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে সতৰ্কতামূলক ব্যৱস্থা অব্যাহত থাকিব বুলি উল্লেখ কৰে।
उनको जो रेल सुविधा से वंचित थे उनको रेल सुविधा प्राप्त। लॉन्ग डिस्टेंस ट्रेन अभी भी चल रही थी NLP जैसे कि राजधानी एक्सप्रेस, विवेक एक्सप्रेस, ये सब वाया NLP ही जा रही थी। ये सब इलेक्ट्रिक ट्रैक्शन वाली ट्रेनें हैं। शिवसागर टाउन में अभी स्थिति का आकलन करने के बाद यह दिखता है कि वहां पर अभी ट्रैक पर काफी लोग आश्रय लिए हुए हैं, क्योंकि उनके समीप उनके जो घर है उसमें पानी भरा हुआ है। तो इसलिए रेल प्रशासन ने यह निर्णय लिया कि अभी OHE को चार्ज न किया जाए, बाद में स्थिति का आकलन करते हुए OHE को चार्ज किया जाएगा।
ৰাজ্য চৰকাৰে লোকপিয়ল 2027ৰ বাবে গণনাকাৰী আৰু নিৰীক্ষক হিচাপে নিয়োজিত শিক্ষক আৰু অন্য বিষয়াসকলক দায়িত্ব শেষ নোহোৱালৈকে বদলি নকৰিবলৈ নিৰ্দেশ দিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন দুপৰীয়া 12:05 শুনিবলৈ পাব।